এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনেই ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
Both Assam and Nagaland is joining hands to share the proceeds of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably because we want to see that ultimately, people of the area is benefited from these hydrocarbon resources.
উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ ভিতৰত 40% নিযুক্তি শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে অনাগত দিনত শিক্ষকতাৰ বাবে DLA, BED আৰু TET পৰীক্ষা উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত কৰা হয় যাতে শিক্ষাৰ্থীয়ে সকলোখিনি কিতাপ স্কুললৈ নিবলগীয়া নহয়। শৈক্ষিক দিনপঞ্জীখন প্ৰতিদিনে কম কিতাপ লৈ যোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হয় বুলি তেওঁ উল্লেখ কৰে। বিদ্যাৰ্থীয়ে প্ৰতিদিনে বেলেগ বেলেগ বিষয়ৰ পাঠ্যপুথি বিদ্যালয়লৈ নিব লাগে বুলিও তেওঁ কয়। তেওঁ কয় যে শৈক্ষিক দিনপঞ্জী অনুসৰি যিকেইটা বিষয়ৰ পাঠদান থাকে সেই কিতাপসমূহে ছাত্ৰ ছাত্ৰীয়ে নিব লাগে। শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিয়েই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ সুবিধাৰ বাবে এতিয়াৰে পৰা 9ম-10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে 8ম শ্ৰেণীৰ শিক্ষাৰ্থীকো একোখনকৈ চাইকেল প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল 2জন সাক্ষীৰহে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা অসম আৰু বীৰেণ চিবৰাই কালি পুৱাৰ ভাগতে আদালতত সাক্ষ্য দিয়ে। আদালতত কালি সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন উপস্থিত থাকে যদিও সময়ৰ অভাৱৰ বাবে তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কুৰিয়ে কালি জিলাখনৰ জেইল ৰোডত নিৰ্মাণৰত চিটি হাস্পাতালৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি প্ৰকল্পটোৰ অগ্ৰগতি আৰু গুণগত মান পৰ্যবেক্ষণ কৰে। বিশ্ববেংকৰ অধীনৰ এছিছ প্ৰকল্পৰ সহযোগত নিৰ্মাণ কৰা এই চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হলে ৰোগীৰ বাবে সকলো ধৰণৰ উন্নত সা সুবিধা পোৱা যাব। পৰিদৰ্শনৰ সময়ত আয়ুক্তগৰাকীয়ে বাকী থকা কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আৰু নিৰ্ধাৰিত মান বজাই ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।